প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে ভক্তিবচন অনুষ্ঠানৰ তৰফৰ পৰা আপোনালৈ অভিনন্দন জনাইছো প্ৰিয় শ্ৰোতা।
আজি দেই পবিত্ৰ ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি।
প্ৰিয় শ্ৰোতা, আপুনি ভালে কুশলে আছেনে? জীৱনৰ বিভিন্ন সমস্যাসমূহক জয় কৰি এক সুশৃংখল জীৱন যাপন কৰিবলৈ আমাৰ সকলোকে প্ৰয়োজন এজন প্ৰকৃত বন্ধু আৰু সাৰথি। এই সাৰথিজন হৈছে প্ৰভু যীশুখ্ৰীষ্ট। তেওঁ মানুহক মুক্তি আৰু প্ৰচুৰ জীৱন দিবলৈ ক্ৰুচত বলি হবলৈকো কুণ্ঠাবোধ নকৰিলে। সেয়েহে তেওঁহে আপোনাৰ মোৰ জীৱনক সঠিক পথেৰে আগবাঢ়ি যাওঁতে সহায় কৰিব পাৰে। তেওঁত আশ্ৰয় লৈ আমাৰ জীৱনে প্ৰকৃততে সঠিক জীৱনৰ বাট বিচাৰি পায়। গতিকে তেওঁৰ বিষয়ে আৰু অধিককৈ জানিবলৈ পবিত্ৰ বাইবেলৰ এই শিক্ষামূলক অনুষ্ঠান ভক্তিবচন মনোযোগেৰে শুনো।
এতিয়া আহক, বাইবেল শিক্ষা শুনাৰ আগতে এই ভক্তিমূলক গীতটিৰে ঈশ্বৰক প্ৰশংসা কৰো।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। লগতে এই বুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। প্ৰিয় শ্ৰোতা, আমি আমাৰ চিনাকি লোকসকল, আমি ভাল পোৱা লোকসকল সদায় ভালে কুশলে থকাটো নিবিচাৰোনে বাৰু? ঈশ্বৰেও আমাক ভাল পায়, আমি ভালে কুশলে থকাটো বিচাৰে। সেইবাবেই তেওঁ আমাক উদ্ধাৰ কৰিবলৈ তেওঁৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টক আমালৈ দান কৰিছিল। আমিও আমাৰ শ্ৰোতাসকল ভালে কুশলে থকা বুলি জানিলে ভাল পাওঁ, তেওঁলোকৰ কুশল বাতৰি আমি শুনিব বিচাৰো। সেইবাবেই আমি শ্ৰোতাসকলৰ পৰা চিঠি পত্ৰ পাবলৈ আশা কৰো। আপুনি বাৰু আমালৈ চিঠি পত্ৰ লিখি থাকেনে? অনুগ্ৰহ কৰি আজি এই দুখাৰিমান লিখি পঠিয়াওকচোন। কিবা সুধিবলগীয়া, বুজিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। হওক, আমি প্ৰাৰ্থনা কৰো। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰো। তুমি মহান, তুমি কৰুণাময়, তুমি অনুগ্ৰহৰ আকৰ। তোমাৰ অনুগ্ৰহতেই আজি আমি প্ৰভু যীশুত বিশ্বাস কৰি পৰিত্ৰাণ পাব পৰা হৈছো, তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তুমি আমালৈ যিমান অনুগ্ৰহ দেখুৱাইছা তাৰ বাবে তোমাক ধন্যবাদ দি শেষ কৰিব নোৱাৰো। এতিয়া প্ৰাৰ্থনা কৰিছো, তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ যোগেৰে তুমি আমাক কথা কোৱা, তোমাৰ মাত আমাক শুনিবলৈ দিয়া, আমাৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ উপচি পৰিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি বাৰু এতিয়া বাইবেলৰ কোনখিনি অংশৰ পৰা অধ্যয়ন কৰি আছো আপোনাৰ মনত আছেনে বাৰু? আমি আজি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ গালাটীয়াবিলাকৰ প্ৰতি পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? যোৱা অনুষ্ঠানত বাৰু আমি কি অধ্যয়ন কৰিছিলো? আপুনি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল নে? আমি যোৱা অনুষ্ঠানত এই গালাটীয়া পুস্তকৰ 4 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াইছিলো। আমি দেখিবলৈ পাইছিলো যে পাচনি পৌলে গালাটীয়া লোকসকলক মনত পেলাই দিছে যে তেওঁলোকে পৌলৰ প্ৰতি খুব ভাল ব্যৱহাৰ কৰি আহিছে। তেওঁলোকে পৌলক ঈশ্বৰৰ দূতৰ সন্মান দি পৌলৰ শাৰীৰিক দুৰ্বলতালৈ চকু নিদি পৌলক অতি আদৰ সাদৰ কৰিছিল। আনকি পৌলৰ কাৰণে নিজৰ চকু পৰ্যন্ত দিবলৈ তেওঁলোক প্ৰস্তুত আছিল। কিন্তু এতিয়া তেওঁলোকে সেই কথা পাহৰি যোৱা উচিত নহয়। পৌলে তেওঁলোকক অপ্ৰিয় হলেও সত্য কথা কৈছে। পৌল তেওঁলোকৰ শত্ৰু নহয়, তেওঁলোকৰ হিতাকাংক্ষীহে। কিছুমান যিহুদীপন্থী লোকে গালাটীয়া লোকসকলক ভুল শিক্ষা দি বিপথে নিব খুজিছিল। পৌলে গালাটীয়া লোকসকলক জনাই দিছে যে সেই লোকসকলৰ উদ্দেশ্য ভাল নহয়। তেওঁলোকে গালাটীয়া লোকসকলক কাঢ়ি নিবহে খুজিছে। আজি আমি এই 4 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? বাইবেলৰ পৰা পাঠ কৰি দিছো, গালাটীয়া 4 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদ। হে মোৰ বোপাহঁত, যেতিয়ালৈকে তোমালোকত খ্ৰীষ্টৰ আকাৰ উৎপন্ন নহয় তেতিয়ালৈকে মই তোমালোকৰ নিমিত্তে আকৌ প্ৰসৱ বেদনা ভোগ কৰিছো। ইয়াত পৌলে গালাটীয়া লোকসকলক অতি মৰমেৰে সম্বোধন কৰিছে। এই বোপাহঁত শব্দটো গ্ৰীক টেকনিয়া শব্দটোৰ ঠাইত ব্যৱহাৰ কৰা হৈছে। টেকনিয়া শব্দটোৰ অৰ্থ হৈছে জন্ম দিয়া সন্তান, অৰ্থাৎ মাকে নিজৰ সন্তানক যেনেদৰে মৰম কৰি সম্বোধন কৰে, ঠিক একে মৰমৰ ভাৱেৰে পৌলে গালাটীয়া লোকসকলক সম্বোধন কৰিছে। নিজৰ সন্তান সকলো পিনৰ পৰা ভাল হোৱাটোৱেই মাকে বিচাৰে। সন্তানৰ কাৰণে সকলো ধৰণৰ দুখ কষ্ট সহ্য কৰিবলৈকো মাক সাজু থাকে। সেই একেধৰণৰ মৰমৰ ভাৱ পৌলে ইয়াত প্ৰকাশ কৰিছে। তেওঁ কৈছে, গালাটীয়া বিশ্বাসী লোকসকল যাতে আম্মিকভাৱে বৃদ্ধি পায়, খ্ৰীষ্টৰ নিচিনা হ'ব পাৰে, তাৰ বাবেই তেওঁ অনবৰতেই চিন্তা কৰে আৰু সন্তান জন্ম দিবলৈ মাতৃয়ে যেনেদৰে প্ৰসৱ বেদনা ভোগ কৰে, ঠিক তেনেকৈ গালাটীয়া লোকসকলক আম্মিকভাৱে আগবঢ়াই নিবলৈ পৌলে সকলো দুখ কষ্ট সহিবলৈ সাজু আছে। 20 নম্বৰ পদ, আৰু তোমালোকৰ তাত এতিয়া উপস্থিত হৈ আন মাতেৰে কথা কবলৈ ইচ্ছা যায়, কিয়নো তোমালোকৰ বিষয়ে মোৰ সংশয় হৈছে। পৌলে গালাটীয়া লোকসকলৰ মাজলৈ যাবলৈ পালে ভাল পালেহেঁতেন, কাৰণ গালাটীয়া লোকসকলক তেওঁ অতিশয় ভাল পায় আৰু তেওঁলোকক সেই যিহুদীপন্থী লোকসকলে অপথে লৈ যাব ধৰা দেখি তেওঁৰ মনত শংকা জাগিছিল। গালাটীয়া লোকসকলৰ মাজলৈ গৈ বেলেগ ধৰণে কথা কবলৈ পালে তেওঁ ভাল পালেহেঁতেন। পৌলে যদিও অলপ টান কথা ইয়াত কৈছে, কিন্তু অতি মৰমীয়াল মাতৃৰ নিচিনাকৈহে কৈছে। এতিয়া পৌলে হাগাৰ আৰু ছাৰাৰ উদাহৰণ দাঙি ধৰিছে হাগাৰ আৰু ছাৰাৰ যোগেদি এটা অতি গুৰুত্বপূৰ্ণ আম্মিক তত্ত প্ৰকাশ কৰা হৈছে। সেই কথাকেই অতি স্পষ্টভাৱে পৌলে ইয়াত উল্লেখ কৰিছে। হে বিধানৰ অধীন হ'ব খোজাবিলাক, মোক কোৱাচোন, তোমালোকে বিধানৰ কথা নুশুনানে? হে বিধানৰ অধীন হ'ব খোজাবিলাক, গালাতীয়া লোকসকলে আকৌ বিধানৰ অধীন হ'ব খুজিছিল। তেওঁলোকে মুচিৰ ব্যৱস্থাৱলী পালন কৰাত গুৰুত্ব দিব খুজিছিল। মুচিৰ বিধান পালনত গুৰুত্ব দিয়া মানে আকৌ বিধানৰ অধীন হোৱাকেই বুজায়। সেইবাবে পৌলে তেওঁলোকক সম্বোধন কৰিছে, হে বিধানৰ অধীন হ'ব খোজাবিলাক বুলি, তোমালোকে বিধানৰ কথা নুশুনানে? অৰ্থাৎ বিধানে কি কয় তাক তোমালোকে জানো নাজানা? বিধানৰ দাবী কি সেই কথা তোমালোকে নাজানা? মানুহে দহ আজ্ঞাৰ কথা ঠিকেই কয়, এইটো কৰা উচিত, সেইটো কৰা অনুচিত আদি নানা ধৰণৰ বিধি বিধানৰ কথা কয়। কিন্তু বিধানে যি কঠোৰ শাস্তিৰ কথা কৈছে সেই কথা মানুহে প্ৰায়ে নকয়। বিধান যে আচলতে মৃত্যুৰ পৰিচৰ্যা মাত্ৰ সেই কথা তেওঁলোকে নকয়, প্ৰায়েই পাহৰি যায়। ঈশ্বৰে মুচিক পৰ্বতৰ ওপৰলৈ মাতি নি বিধান দি থকাৰ সময়ত কি হৈছিল মনত আছেনে বাৰু? বাইবেলৰ পৰা পঢ়ি দিছো, যাত্ৰা পুস্তক 19 নম্বৰ অধ্যায়ৰ 16-21 পদ। পাছে তৃতীয় দিনা ৰাতিপুৱালত মেঘগৰ্জন, বিজুলী, পৰ্বতৰ ওপৰত ঘোৰ মেঘ আৰু অতিশয় ভয়ানক হিঙাধ্বনি হল। তাতে চাউনিত থকা সমুদায় লোক কঁপিবলৈ ধৰিলে। পাছে মুচিয়ে ঈশ্বৰৰ সন্মুখলৈ লোকবিলাকক চাউনিৰ পৰা উলিয়াই নিলত তেওঁবিলাক পৰ্বতৰ তলভাগত থিয় হলগৈ। তেতিয়া যিহুৱা চিনয় পৰ্বতৰ ওপৰলৈ অগ্নি নামি অহাত সেই গোটেই পৰ্বত ধোঁৱাময় হল, আৰু অগ্নিকুণ্ডৰ ধোঁৱাৰ নিচিনাকৈ তাৰ ধোঁৱা উঠিল, আৰু গোটেই পৰ্বত বৰকৈ কঁপিব ধৰিলে। পাছে হিঙাধ্বনি অতিশয়ৰূপে বাঢ়ি গলত মুচিয়ে কথা কলে, আৰু ঈশ্বৰে আকাশীবাণীৰে তেওঁক উত্তৰ দিলে। এইদৰে যিহুৱা চিনয় পৰ্বতলৈ পৰ্বতৰ টিঙলৈ নামিল, আৰু যিহুৱাই মুচিক পৰ্বতৰ টিঙলৈ মাতিলত তেওঁ উঠি গল। তেতিয়া যিহুৱাই মুচিক কলে, লোকবিলাকে চাবৰ নিমিত্তে যিহুৱাৰ ওচৰলৈ যেন সীমা লংঘন কৰি নাহে, আৰু সিহঁতৰ অনেক লোক যেন বিনষ্ট নহয়, এই নিমিত্তে তুমি নামি গৈ তেওঁবিলাকক শকত আজ্ঞা দিয়া। অৰ্থাৎ ঈশ্বৰে মানুহবোৰক দূৰত থাকিবলৈ কৈছিল। মুচিক বিধান দি থকাৰ সময়ত মানুহবোৰক এটা নিৰ্দিষ্ট সীমাৰ পৰা আঁতৰত থাকিবলৈ কৈছিল। যাত্ৰা পুস্তক 20 নম্বৰ অধ্যায়ৰ 18-19 পদলৈকে পঢ়িলে আমি এনেদৰে পাওঁ, তেতিয়া সকলো লোক মেঘগৰ্জন, বিজুলী, হিঙাধ্বনি আৰু পৰ্বত ধোঁৱাময় হোৱা দেখিলে। তাকে দেখি লোকবিলাকে কম্পমান হৈ দূৰত থিয় হলগৈ। পাছে তেওঁবিলাকে মুচিক কলে, তুমিয়েই আমাক কথা কোৱা, তাক আমি শুনিম, কিন্তু ঈশ্বৰে আমাক কথা নকওক, কলে আমি মৰিম। অৰ্থাৎ ঈশ্বৰ ইমান পবিত্ৰ যে মানুহ কোনোমতেই ঈশ্বৰৰ কাষ চাপিব নোৱাৰে। ঈশ্বৰ ইমান পবিত্ৰ যে আমি কল্পনাই কৰিব নোৱাৰো। ঈশ্বৰৰ এই বিশ্ব ব্ৰহ্মাণ্ডত আমি পলৰীয়া মানুহ মাত্ৰ। আমি ঈশ্বৰৰ সন্মুখলৈ আহিব নোৱাৰো। আমি ঈশ্বৰৰ আজ্ঞা পালন কৰাত ব্যৰ্থ হোৱা অতি ঘিনলগীয়া অধম পাপী মাত্ৰ। বাইবেলত কৈছে, কাৰণ মাংসৰ ভাৱ মৃত্যু, কিন্তু আত্মাৰ ভাগ জীৱন আৰু শান্তি, ৰোমিয়া 8:6। আমি মাংসিক মানুহ হিচাপে কেতিয়াও ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰো। মাংসিক ভাৱ সদায় ঈশ্বৰ বিৰুদ্ধ। এই জগতখন আচলতে ঈশ্বৰ বিৰুদ্ধ, ঈশ্বৰৰ সপক্ষে নহয়। জগতখন দিনে দিনে বেয়া হৈ গৈ আছে। এই বেয়া হৈ যোৱা প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল পাপত পতিত আদম আৰু হৱাক ঈশ্বৰে এডেনবাৰীৰ পৰা আঁতৰাই পঠিওৱাৰ পৰাই। সেইবাবেই বাইবেলত এনেদৰে লিখিছে, ৰোমিয়া 8:7, কিয়নো মাংসৰ ভাৱ ঈশ্বৰলৈ শত্ৰুতা, কাৰণ সেয়ে ঈশ্বৰৰ বিধানৰ বশীভূত নহয় আৰু হবও নোৱাৰে। সেইবাবে ইছৰাইলৰ লোকসকলে সেই বিধান দিয়াৰ সময়ত অতিপাত ভয় খাই কঁপি কঁপি কৈছিল, আমি মৰিম। প্ৰিয় শ্ৰোতা, ঈশ্বৰ পবিত্ৰ, তেওঁ অতি ঊৰ্ধ, তেওঁ গৌৰৱ আৰু মহিমাৰে পূৰ্ণ। মই, আপুনি, আমি গোটেই মানৱ জাতি এই বোকা পানীৰে ভৰা পৃথিৱীত বোকা খচি আছো, কাৰণ আমি ধূলি মাটিৰ মানুহ মাত্ৰ। কিন্তু আমি ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে যাবলৈকো সংকোচ নকৰো, কাৰণ মাংসৰ ভাৱ ঈশ্বৰৰ প্ৰতি শত্ৰুভাৱাপন্ন, এয়েই মানুহৰ অৱস্থা। পৌলে কৈছে, বিধানৰ কথা শুনা, বিধানৰ কথালৈ কাণ পাতা, তোমালোকে বিধানৰ কথা শুনাই নাই। এই কথাও সত্য, গালাতীয়া লোকসকলে আচলতে আগতে বিধানৰ কথা শুনাই নাছিল, কাৰণ তেওঁলোক ইছৰাইলৰ লোক নাছিল। বিধান দিয়াৰ সময়ৰ সেই ভয়ংকৰ অভিজ্ঞতাৰ কথা তেওঁলোকে শুনা নাছিল। এতিয়া পৌলে তেওঁলোকক বিধানৰ কথা শুনাব খুজিছে। 22 নম্বৰ পদ, কিয়নো লিখা আছে যে অব্ৰাহামৰ দুজন পুত্ৰ আছিল, বেটীৰ গৰ্ভত উপজা এজন, স্বাধীনাজনীৰ গৰ্ভত উপজা এজন। পৌলে অব্ৰাহামৰ জীৱনৰ পৰা এটা বিশেষ উদাহৰণ দিব খুজিছে। অব্ৰাহামৰ দুজন সন্তান জন্মিছিল, বান্দী হাগাৰৰ জৰিয়তে এজন আৰু ভাৰ্যা ছাৰাৰ জৰিয়তে আন এজন। এই দুই সন্তানৰ মাজত যি পাৰ্থক্য, সেই পাৰ্থক্যৰ আম্মিক তাৎপৰ্য পৌলে দাঙি ধৰিব খুজিছে। হাগাৰৰ সন্তানজন আছিল বান্দীৰ সন্তান, বন্ধনত থকা সন্তান। আনহাতে ছাৰাৰ সন্তান আছিল মুক্ত নাৰীৰ সন্তান, বন্ধনমুক্ত সন্তান। এই বন্ধনমুক্ত সন্তানজনে ঈশ্বৰৰ অনুগ্ৰহৰ প্ৰতিনিধিত্ব কৰে। আনহাতে বান্দীৰ সন্তানজনে মুচিৰ বিধানৰ প্ৰতিনিধিত্ব কৰে। এই সন্তান দুজনৰ মাজত যি পাৰ্থক্য, তাৰ যোগেদি পৌলে আম্মিক তত্ব এটা দাঙি ধৰিব খুজিছে। এই যি আম্মিক তাৎপৰ্য কেৱল সেই সময়ৰ কাৰণেই নহয়, আমাৰ সকলোৰে কাৰণেই বিশেষ প্ৰয়োজনীয় বিষয়। গোটেই কথাখিনি আমি ভালদৰে বুজি পোৱা উচিত। 23 নম্বৰ পদ, কিন্তু বেটীৰ যিজন সি মাংস অনুসাৰে জন্মিছিল, কিন্তু স্বাধীনাজনীৰ যিজন সেইজন প্ৰতিজ্ঞাৰ গুণেহে জন্মিছিল। বেটীৰ যিজন সি মাংস অনুসাৰে জন্মিছিল, অৰ্থাৎ অব্ৰাহামৰ নিজৰ ইচ্ছা অনুসাৰে সেই সন্তান জন্মিছিল। সন্তান জন্ম দিবলৈ অব্ৰাহামে ইচ্ছা কৰিছিল আৰু হাগাৰৰ যোগেদি সন্তান জন্ম দিছিল। অব্ৰাহামৰ দিনত যি সমাজ ব্যৱস্থা চলিছিল, সেই ব্যৱস্থা মতে দাসীৰ সন্তান দাসেই হ'ব লাগিছিল। গতিকে যদিও ইছমাইল অব্ৰাহামৰেই সন্তান আছিল, তেওঁ হাগাৰৰ যোগেদি জন্মাৰ কাৰণে দাস আছিল। কিন্তু স্বাধীনাজনীৰ যিজন সেইজন প্ৰতিজ্ঞাৰ গুণেহে জন্মিছিল। ইছহাক আছিল স্বাধীনাজনী অৰ্থাৎ অব্ৰাহামৰ ভাৰ্যা ছাৰাৰ সন্তান। ইছহাকৰ জন্ম আছিল অলৌকিক পৰ্যায়ৰ। অব্ৰাহাম ইমান বৃদ্ধ হৈছিল যে তেওঁৰ সন্তান জন্ম দিয়াৰ ক্ষমতা নোহোৱা হৈ গৈছিল। আৰু ছাৰাৰ ক্ষেত্ৰতো একে কথাই ক'ব পাৰি। সন্তানৰ মাক হ'ব পৰা বয়স কেতিয়াবাই পাৰ হৈ গৈছিল। ছাৰাৰ গৰ্ভ যেন এটা কবৰৰ নিচিনা হৈ পৰিছিল, কিন্তু সেই মৃত্যুৰ মাজৰ পৰা ঈশ্বৰে জীৱন উৎপন্ন কৰিছিল। সেইবাবেই ইছহাক ঈশ্বৰৰ বিশেষ অনুগ্ৰহ, বিশেষ প্ৰতিজ্ঞাৰ সন্তান। এইবোৰ কথাৰ এটা আন প্ৰকাৰ ভাৱাৰ্থ আছে, কিয়নো এই দুজনীয়েই দুই নিয়ম হৈছে। এক নিয়ম চিনাই পৰ্বতৰ পৰা হোৱা আৰু বন্দী অৱস্থাৰ অৰ্থে প্ৰসৱ কৰোতা, সেয়ে হৈছে হাগাৰ। এই ঘটনাৰ এটা ভাৱাৰ্থ আছে। অব্ৰাহামৰ জীৱনৰ এই ঘটনাৰ পৰা পৌলে আম্মিক গুঢ়াৰ্থ দাঙি ধৰিব খুজিছে। এই দুয়োজনীয়েই দুই নিয়ম হৈছে। প্ৰথম নিয়মটো হৈছে পুৰণি নিয়ম, মুচিৰ যোগেদি অহা নিয়ম, ঈশ্বৰে চিনাই পৰ্বতত মুচিক দিয়া বিধানৰ নিয়ম, সেয়ে হৈছে হাগাৰ। হাগাৰ হৈছে বিধানৰ যোগেদি হোৱা নিয়মৰ প্ৰতীক। পৌলে কৈছে হাগাৰে চিনাই পৰ্বতক বুজায়, আৰু সেই চিনাই পৰ্বতেই ঈশ্বৰৰ বিধানৰ চিন, কাৰণ তাতেই ঈশ্বৰে মুচিৰ যোগেদি বিধানসমূহ দিছিল। 25 নম্বৰ পদ, কিয়নো আৰৱ দেশত হাগাৰ শব্দৰ অৰ্থ চিনাই পৰ্বত, আৰু বৰ্তমানে থকা জিৰচালেমকো বুজায়, কিয়নো তাই নিজ সন্তানে সৈতে বন্দী অৱস্থাত আছে। পৌলে বুজাব খুজিছে যে হাগাৰ মানে চিনাই পৰ্বত, লগতে জিৰচালেমকো বুজায়, কাৰণ পৌলে এই পত্ৰ লিখা সময়ত জিৰচালেম বন্দী অৱস্থাত আছিল। আচলতে জিৰচালেম মানে গোটেই ইছৰাইল জাতিয়ে বিধানৰ বন্ধনত আছিল। 26 নম্বৰ পদ, কিন্তু ঊৰ্ধলোকত থকা জিৰচালেম স্বাধীনা, সেয়ে হৈছে আমাৰ মাতৃ। ঊৰ্ধলোকত থকা জিৰচালেম, প্ৰকাশিত বাক্য 20 নম্বৰ অধ্যায়ত এই নতুন জিৰচালেমৰ কথা কোৱা হৈছে, স্বৰ্গৰ পৰা নামি আহিবলগীয়া নতুন জিৰচালেম। পৃথিৱীত থকা জিৰচালেম হৈছে বিধানৰ বন্ধনত থকা দাসস্বৰূপ লোকসকলৰ মাতৃনগৰী। ঠিক একেদৰে ঈশ্বৰৰ বিশেষ অনুগ্ৰহৰ জৰিয়তে পৰিত্ৰাণ লাভ কৰা খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ মাতৃ হৈছে স্বৰ্গৰ পৰা নামি অহা জিৰচালেম নগৰী। গতিকে খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বিধান অৰ্থাৎ বন্ধনৰ সৈতে কোনো সম্বন্ধ নাই আৰু আগলৈকো নাথাকিব। 27 নম্বৰ পদ, কিয়নো লিখাও আছে, হে প্ৰসৱ নকৰা বন্ধ্যা আনন্দ কৰা, হে প্ৰসৱ বেদনাহীন স্ত্ৰী বৰ মাতেৰে উল্লাস আৰু হৰ্ষনাদ কৰা, কিয়নো সধৱাজনীতকৈ অনাথাজনীৰ সন্তান অধিক। প্ৰসৱ বেদনাহীন স্ত্ৰী বা বন্ধ্যা কোন? নিশ্চয় ছাৰা, কাৰণ ইছাকৰ জন্মৰ আগলৈকে ছাৰা বন্ধ্যা আছিল। কিন্তু ঈশ্বৰৰ অলৌকিক শক্তিৰ প্ৰভাৱত ছাৰাৰ বৃদ্ধ বয়সত ইছাকৰ জন্ম হৈছিল। সেই ইছাকৰ যোগেদি যিমানবোৰ সতীসন্ততি জন্ম হ'ল, সেইবোৰৰ সংখ্যা হাগাৰৰ যোগেদি হোৱা বংশতকৈ বেছি। এই হাগাৰৰ যোগেদি হোৱা জাতিটো হৈছে আৰৱ জাতি, কিন্তু আৰৱ জাতিৰ লোকতকৈ ইছৰাইল জাতিৰ লোকৰ সংখ্যা সৰহ। ইছৰাইল জাতি হৈছে ছাৰাৰ যোগেদি হোৱা জাতি। অৰ্থাৎ অনুগ্ৰহৰ যোগেদি ঈশ্বৰে আজি যিমান লোকক পৰিত্ৰাণ দি আছে সেই পৰিত্ৰাণ পোৱা লোকৰ সংখ্যা অতীতত বলি বিধান আদিৰ যোগেদি পৰিত্ৰাণ পোৱা লোকতকৈ বেছি। হে ভাইবিলাক, ইছাকৰ দৰে আমিও প্ৰতিজ্ঞাৰ সন্তান হৈছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলো প্ৰতিজ্ঞাৰ সন্তান, আৰু জন্ম হৈছে নতুন জন্ম। এই নতুন জন্ম কোনো মাংসিক প্ৰক্ৰিয়াৰে, কোনো মানুহৰ ইচ্ছামতে নহয়, ঈশ্বৰৰ প্ৰতিজ্ঞাত বিশ্বাস কৰি প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ কাৰণে ঈশ্বৰৰ আত্মাৰ যোগেদিহে এই জন্ম হয়। ঈশ্বৰে কৈছে, আমি যদি তেওঁক বিশ্বাস কৰো আমি নতুন জন্ম লাভ কৰিম। বাইবেলত লিখিছে প্ৰথম পিতৰ 1:23, কিয়নো তোমালোক ক্ষয়নীয় বীজৰ পৰা নহয় অক্ষয় বীজৰ পৰা, অৰ্থাৎ ঈশ্বৰৰ জীৱনময় আৰু চিৰস্থায়ী বাক্যৰ দ্বাৰাই পুনৰ জন্ম পোৱা হৈছা। এতিয়া আমি 29 পদটো পঢ়ি দিম। কিন্তু তেতিয়া যেনেকৈ মাংস অনুসাৰে জন্ম পোৱাজনে আত্মা অনুসাৰে জন্ম পোৱাজনক তাৰণা কৰিলে, তেনেকৈ এতিয়াও হৈছে। প্ৰিয় শ্ৰোতা, বিধানৰ কথা শিকোৱা মানুহে আজিও ঈশ্বৰৰ অনুগ্ৰহৰ কথা শিকোৱা মানুহক বেয়া পায়। মানুহে সদায় কৃতিত্বলৈ ভাল পায়। যীশুখ্ৰীষ্টক গ্ৰহণ কৰাৰ পাছতো কিবাকিবি কৰি মানুহে নিজকে ধাৰ্মিক দেখুৱাবলৈ পালে ভাল পায়। কিন্তু ঈশ্বৰৰ অনুগ্ৰহতেই ভৰসা কৰা মানে নিজৰ কোনো কৃতিত্ব নাথাকে। সেইবাবে বাইবেলত এনেদৰে লিখিছে, কিয়নো অনুগ্ৰহেৰেহে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা, আৰু সেয়ে তোমালোকৰ পৰা নহয় ঈশ্বৰৰহে দান। কোনেও যেন শ্লাঘা কৰিব নোৱাৰে, এই নিমিত্তে সেয়ে কৰ্মৰ পৰা নহয়। ইফিচিয়া 2:8-9, কোনেও যাতে শ্লাঘা অৰ্থাৎ অহংকাৰ কৰিব নোৱাৰে, সেইবাবে ঈশ্বৰে একমাত্ৰ অনুগ্ৰহৰ যোগেদিহে আমাক পৰিত্ৰাণ দিয়ে। আমাৰ পৰিত্ৰাণৰ কাৰণে আমি কৰিবলৈ আৰু একো বাকী নাই। সকলোখিনি যীশুখ্ৰীষ্টই কৰি থৈ গ'ল ক্ৰুচৰ ওপৰত আমাৰ হৈ বলি হোৱাৰ দ্বাৰা। এতিয়া যদি আমি আকৌ বিধান পালন কৰি ধৰ্ম কৰিবলৈ চেষ্টা কৰো, তেনেহলে খ্ৰীষ্ট ক্ৰুচত অকাৰণতেই বলি হোৱাৰ নিচিনা হ'ব। কিন্তু শাস্ত্ৰই কি কয়? বেটী আৰু তাইৰ পুতেকক খেদি দিয়া, কিয়নো স্বাধীনাজনীৰ পুতেকে সৈতে বেটীৰ পুতেক উত্তৰাধিকাৰী নহ'ব। ঈশ্বৰে সেই বান্দী হাগাৰ আৰু তাইৰ সন্তানক খেদি পঠিয়াইছিল। তাৰ অৰ্থ এয়েই যে আমাকো আজি ঈশ্বৰে কয়, বিধানক খেদি পঠোৱা, একমাত্ৰ যীশুখ্ৰীষ্টতেই ভৰসা কৰা। সেই বান্দী হাগাৰৰ পুত্ৰজন বয়সত ইছাকতকৈ ডাঙৰ আছিল, কিন্তু সকলো উত্তৰাধিকাৰ ইছাকেহে পাইছিল, কাৰণ ইছাক আছিল স্বাধীন। ইছাক আছিল স্বাধীনা, মুক্তা, ছাৰাৰ পুত্ৰ, প্ৰতিজ্ঞাৰ পুত্ৰ। ঠিক একেদৰে বিধান বহু বছৰ আগতেই দিয়া হৈছিল, কিন্তু প্ৰভু যীশুখ্ৰীষ্টৰ যি শুভবাৰ্তা, সেই শুভবাৰ্তা অনুগ্ৰহৰ শুভবাৰ্তা, স্বাধীনতাৰ শুভবাৰ্তা। এই শুভবাৰ্তাৰ যোগেদিহে আমি ঈশ্বৰৰ সন্তান হৈ উত্তৰাধিকাৰ লাভ কৰিব পাৰোঁ। সেইবাবে কেৱল খ্ৰীষ্টতেই ভৰসা কৰা উচিত। এতিয়া আমি 31 পদটো পাঠ কৰিম। এতেকে হে ভাইবিলাক, আমি বেটীৰ সন্তান নহওঁ, সেই স্বাধীনাজনীৰ সন্তান হওঁ। অব্ৰাহামে হাগাৰৰ সন্তান আৰু ছাৰাৰ সন্তান দুয়োজনকে ৰাখিব পৰা নাছিল, মাত্ৰ এজনক বাছি ল'ব লগা হৈছিল। তেওঁ এটা সিদ্ধান্ত ল'ব লগা হৈছিল, কাক ৰাখিব। ঠিক একেদৰে আমি অনুগ্ৰহ আৰু বিধান দুয়োটাকে মিহলাব নোৱাৰো। আমি বিধান আৰু অনুগ্ৰহ দুয়োটাৰ দ্বাৰা পৰিত্ৰাণ লাভ কৰিবলৈ চেষ্টা কৰিব নোৱাৰো, যিকোনো এটা বাছি ল'ব লাগিব। প্ৰিয় শ্ৰোতা, আপুনি যদি যীশুখ্ৰীষ্টক গ্ৰহণ কৰি আৰু লগতে বিধান পালন কৰি পৰিত্ৰাণ লাভ কৰিবলৈ চেষ্টা কৰি আছে, তেন্তে আপুনি বৃথা চেষ্টা কৰি আছে। তেনেদৰে আপুনি পৰিত্ৰাণ লাভ কৰিব নোৱাৰে, দুয়োটা একেলগে হ'ব নোৱাৰে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰভু যীশুখ্ৰীষ্টতেই সম্পূৰ্ণ ভৰসা কৰিছেনে, নে গাড়ীৰ স্পেয়াৰ টায়াৰৰ নিচিনাকৈ আপুনি অতিৰিক্ত কিবা এটা কঢ়িয়াই লৈ ফুৰিছে? যীশুখ্ৰীষ্টই ক্ৰুচৰ ওপৰত আপোনাৰ মোৰ পৰিত্ৰাণৰ কাৰণে যিখিনি কৰি থৈ গ'ল, তাত বাৰু আপুনি কিবা যোগ দিবলৈ চেষ্টা কৰি আছে নেকি? যদিহে আপুনি তেনে চেষ্টা কৰি আছে, সেই সকলো চেষ্টা বাদ দি একমাত্ৰ যীশুখ্ৰীষ্টলৈ যাওক। একমাত্ৰ তেওঁতেই সম্পূৰ্ণৰূপে ভৰসা কৰক। তেওঁই আমাৰ পৰিত্ৰাতা, তেওঁই আমাৰ প্ৰভু। সকলো গৌৰৱ আৰু প্ৰশংসা তেওঁই পোৱাৰ যোগ্য। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে। এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলে আৰু অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক। আমাৰ যোগাযোগৰ ঠিকনা ভক্তিবচন ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। ঠিকনাটো আকৌ এবাৰ কৈছো, ভক্তিবচন ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100।
জগহে বন্ধু, জগহে বন্ধু, কলা ধুমতিরি কই থাকু তে বেলি লহিয়াই আরু ন করা দেরি পুনহে আজি শুভ বাতরি হৃদয় শান্ত করা খরগর দুয়ার হোল মুকরি দুনয়ন ভরি সুবা পুনহে আজি শুভ বাতরি হৃদয় শান্ত করা খরগর দুয়ার হোল
আমাৰ ইমেইল এড্ৰেছটো হৈছে আসামিস ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in। আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 9854040889। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 9854040889।
যিশুৱে মাতে আহা কাষলে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি দৰি যিশুতে পাবা সুখৰ আধাৰ পাপ পৰাধ ক্ষমা তোমাৰ জীৱন আৰু যিশুতে পাবা সুখৰ আধাৰ পাপ পৰাধ ক্ষমা তোমাৰ জীৱন আৰু প্ৰাণ তেওঁতে অৰ্পণ কৰা।
আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতেই সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
যিশুৱে মাতে আহা কাষলে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি দৰি যিশুৱে মাতে আহা কাষলে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি দৰি যিশুতে পাবা সুখৰ আধাৰ পাপ পৰাধ ক্ষমা তোমাৰ জীৱন আৰু প্ৰাণ তেওঁতে অৰ্পণ কৰা যিশুতে পাবা সুখৰ আধাৰ পাপ পৰাধ ক্ষমা তোমাৰ জীৱন আৰু প্ৰাণ তেওঁতে অৰ্পণ কৰা জগহে বন্ধু জগহে বন্ধু কলা ধুমতিৰি শুই থাকোঁতে বেলি লহিয়াই আৰু নকৰা দেৰি জগহে বন্ধু জগহে বন্ধু কলা ধুমতিৰি শুই থাকোঁতে বেলি লহিয়াই আৰু নকৰা দেৰি আৰু